যাত্ৰাপুস্তক 28 অধ্যায়। পুৰোহিতসকলে পিন্ধা বস্ত্ৰৰ বিষয়ে আদেশ। পুৰোহিত হৈ মূৰ পৰিচৰ্যা কৰিবলৈ ইজৰাইলী লোকসকলৰ মাজৰ পৰা তোমাৰ ককায়েক হাৰুণক আৰু তেওঁৰ লগত তেওঁৰ পুত্ৰ নাদব, অবিহু, ইলিয়াজৰ আৰু ইথামক তুমি নিজে মাতি আনিবা। তোমাৰ ককায়েৰা হাৰুণৰ বস্ত্ৰ মোৰ উদ্দেশ্যে পবিত্ৰ কৰি সংৰক্ষিত কৰি ৰাখিবা। মোৰ অৰ্থে পুৰোহিতৰ কাৰ্য কৰিবলৈ হাৰুণক পবিত্ৰকৃত কৰিবলৈ মই দিয়া জ্ঞানৰ আত্মাৰে পৰিপূৰ্ণ হোৱা নিপুণ লোকসকলক তেওঁ বস্ত্ৰ যুগুত কৰিবলৈ তুমি আজ্ঞা কৰিবা। তেওঁলোকে তৈয়াৰ কৰিবলগীয়া বস্তু এইবোৰ: এটা বুকুপতা, এফুট চোলা, হাতে বোৱা কোট চোলা, পাগুৰি আৰু টঙালী। তেওঁলোকে এই সকলো বস্তু তৈয়াৰ কৰি পবিত্ৰ কৰিব আৰু মোৰ উদ্দেশ্যে সংৰক্ষিত কৰি ৰাখিব। পুৰোহিত হৈ মোৰ পৰিচৰ্যা কৰিবলৈ তোমাৰ ককায়েক হাৰুণ আৰু তেওঁ পুত্ৰসকলৰ কাৰণে এই সকলো বস্ত্ৰ হ'ব। শিল্পকাৰে সোণালী, নীলা, বেঙুনীয়া আৰু ৰঙাবৰণীয়া সূতা আৰু মিহি হন সূতা ব্যৱহাৰ কৰিব লাগিব। তেওঁলোকে সোণালী আৰু নীলা, বেঙুনীয়া আৰু ৰঙাবৰণীয়া ঊল আৰু মিহি পকোৱা হন সূতাৰে সেই এফুট বস্ত্ৰ তৈয়াৰ কৰিব। সেয়েহে নিপুণ শিল্পকাৰৰ কাৰ্য হ'ব। এফুটৰ ওপৰত দুয়ো কান্ধৰ চুকত লগাবলৈ দুপাত স্কন্ধ পতি থাকিব। এফুটৰ দৰে কঁকালত বান্ধিবৰ বাবে এডাল টঙালী, এফুটৰ সৈতে সোণোৱালী, নীলা, বেঙুনীয়া আৰু ৰঙাবৰণীয়া সূতা ও পকোৱা মিহি হন সূতাৰে তৈয়াৰ কৰা হ'ব। তুমি দুটা গোমেদক বাখৰ ল'বা আৰু তাৰ ওপৰত ইজৰাইলৰ 12 পুত্ৰৰ নাম খোদিত কৰাবা। তেওঁলোকৰ জন্মৰ ক্ৰম অনুসাৰে 6 নাম এটা বাখৰত আৰু বাকী 6 নাম আন এটা বাখৰৰ ওপৰত খোদিত কৰাবা। পাথৰৰ খনিকৰে মোহৰত খোদিত কৰাৰ দৰেই সেই দুটা বাখৰৰ ওপৰতো ইজৰাইলৰ পুত্ৰসকলৰ নাম খোদিত কৰাবা। তুমি সেই বাখৰ দুটা সোণত খটুৱাব লাগিব। ইজৰাইলৰ সন্তানসকলৰ সোঁৱৰণীয় বাখৰ হ'বলৈ তুমি সেই দুটা বাখৰ এফুডৰ দুয়ো কান্ধত লগাবা। সেয়ে হাৰুণে তেওঁ দুয়ো কান্ধত তেওঁলোকৰ নাম সোঁৱৰণৰ অৰ্থে জিহুৱাৰ সাক্ষাতে বহন কৰিব। তুমি নিশ্চয়কৈ সেই বাখৰ দুটা লগাবলৈ সোণ ব্যৱহাৰ কৰিবা। দুটা পকোৱা ৰছীৰ দৰে দুডাল শুদ্ধ সোণৰ শিকলি তৈয়াৰ কৰি বাখৰ লগোৱা সোণত লগাই দিবা। তুমি সিদ্ধান্ত ল'বলৈ এটা বুকুপতা তৈয়াৰ কৰিবা। সেয়ে নিপুণ শিল্পকাৰৰ কাৰ্য হ'ব। এফুট বস্ত্ৰৰ দৰে তাক প্ৰস্তুত কৰিবা। নীলা, বেঙুনীয়া আৰু ৰঙাবৰণীয়া সূতা ও পকোৱা মিহি হন সূতাৰ লগত সোণেৰে তৈয়াৰ কৰিবা। তুমি বুকুপতাৰ 4 দিশ সমানে দুটৰপ্ৰিয়াকৈ ভাঁজ কৰিবা। সেয়ে দীঘলে এবেগেত আৰু পথালিও এবেগেত হ'ব। বুকুপতাত 4 শাৰী বহুমূলীয়া পাথৰ খোৱাবা। তাৰ প্ৰথম শাৰীত এটা ৰুবি, এটা পুখৰাজ আৰু এটা ৰক্তমণি। দ্বিতীয় শাৰীত এটা মৰকত, এটা নীলকান্ত আৰু এটা হীৰা। তৃতীয় শাৰীত এটা নীলকান্ত মণি, এটা আকৃক আৰু এটা নীলা। আৰু চতুৰ্থ শাৰীত এটা পান্না, গোমেদক আৰু জ্যাখপাৰ। এই সকলোবোৰ সোণৰ ওপৰত খটুৱাব লাগিব। এই পাথৰবোৰ ইজৰাইলৰ পুত্ৰসকলৰ নাম অনুসাৰে স্থিৰ কৰা হ'ব। মোহৰত খোদিত কৰাৰ দৰেই তেওঁলোকৰ নাম প্ৰত্যেক পাথৰত 12 ফৈট অনুসাৰে খোদিত কৰা হ'ব লাগিব। বুকুপতাত লগাবলৈ তুমি পকোৱা ৰছীৰ দৰে দুডাল শুদ্ধ সোণৰ শিকলি তৈয়াৰ কৰিবা। তুমি বুকুপতাৰ বাবে সোণৰ দুটা আঙুঠি গঢ়াই সেই দুটাৰ আঙঠিৰ বুকুপটাৰ দুই মূৰত লগাবা। সোণৰ সেই শিকলি দুডাল বুকুপটাৰ দুই চুকত লগাবা। শিকলি দুডালৰ দুই মূৰ পাথৰ খটুৱা সোণত লগাবা। তাৰ পাছত এফুডৰ আগফালৰ কান্ধৰ ওপৰত লগাবা। তুমি সোণৰ দুটা আঙুঠি গঢ়াবা আৰু বুকুপটাৰ দুই মূৰত এফুডৰ সন্মুখত থকা ভিতৰৰ দাঁতিত লগাবা। তুমি আৰু দুটা সোণৰ আঙুঠি গঢ়াবা আৰু এফুডৰ আগফালে থকা দুপাত স্কন্ধৰ পতিৰ তল ভাগত লগাবা। অৱশেষত এফুডৰ বাবে বোৱা টঙালি বান্ধিবলৈ ইয়াৰ ওপৰত লগাবা। বুকুপটা যেন এফুডৰ বোৱা টঙালিৰ ওপৰত থাকে আৰু এফুডৰ পৰা এৰাই নাযায়, সেইবাবে নীলাবৰণীয়া ফিটাৰে সেই বুকুপটাক তাৰ আঙুঠিৰে সৈতে এফুডৰ আঙুঠিত বান্ধিবা। হাৰুণ যেতিয়া পবিত্ৰ স্থানলৈ যাব, তেতিয়া তেওঁ হৃদয়ত সিদ্ধান্ত ল'বলৈ ইজৰাইলৰ পুত্ৰসকলৰ নাম নিজৰ বুকুপটাত কঢ়িয়াব। সেই সিদ্ধান্ত লোৱা বুকুপটাত উৰিম আৰু তুম্মিম লগাবা। হাৰুণে যি সময়ত জিহুৱাৰ আগলৈ যাব, সেই সময়ত হাৰুণৰ বুকুৰ ওপৰত সেইবোৰ থাকিব। জিহুৱাৰ আগত হাৰুণে ইজৰাইলীয়াসকলৰ বাবে সিদ্ধান্ত ল'বলৈ সেইবোৰ সদায় নিজৰ বুকুত কঢ়িয়াব। তুমি এফুডৰ চোলা সম্পূৰ্ণ বেঙুনীয়া ৰঙৰ কাপোৰেৰে তৈয়াৰ কৰিবা। তাৰ সোঁ মাজত মূৰ সুমুৱাবলৈ এটা বাট থাকিব, সেয়েহে নাফালিবলৈ মূৰ সুমুওৱা অংশৰ চাৰিওফালে শিপিনীয়ে বোৱা হ'ব লাগিব। তুমি তাৰ তল দাঁতিৰ চাৰিওফালে নীলা, বেঙুনীয়া আৰু ৰঙা বৰণীয়া সূতাৰে ডালিমৰ চানেকি তুলিবা আৰু তাৰ মাজে মাজে চাৰিওফালে সোণৰ জুনুকা থাকিব। সেই এফুডৰ তল দাঁতিত চাৰিওফালে এটা সোণৰ জুনুকা, এটা ডালিম আৰু এটা সোণৰ জুনুকা, এটা ডালিম এইদৰে থাকিব। হাৰুণে যেতিয়া পৰিচৰ্যা কৰিব, তেতিয়া সেই বস্ত্ৰ পিন্ধিব। তেওঁ যেতিয়া জিহুৱাৰ পবিত্ৰ স্থানত জিহুৱাৰ আগলৈ যাব আৰু ওলাই আহিব, তেতিয়া সেই জুনুকাৰ শব্দ শুনা যাব। এইদৰে কৰাত তেওঁৰ মৃত্যু নহ'ব। তুমি শুদ্ধ সোণৰ এচটা পতা গঢ়িবা আৰু মোহৰত খুদিত কৰাৰ দৰে সেই পতাৰ ওপৰত জিহুৱাৰ উদ্দেশ্যে পবিত্ৰ এই কথা খুদিত কৰিবা। তুমি সেই পতা নীলা বৰণীয়া ফিটাৰে পাগুৰিৰ আগফালে লগাবা, সেয়ে হাৰুণৰ কপালত থাকিব। ইজৰাইলীয়াসকলে পবিত্ৰ কৰি উৎসৰ্গ কৰা পবিত্ৰ দানত থকা যিকোনো দোষ হাৰুণে বব, তেওঁলোক যেন জিহুৱাৰ আগত গ্ৰহণীয় হোৱা, সেইবাবে পাগুৰি সদায় তেওঁৰ কপালৰ ওপৰত থাকিব। তুমি মিহি হন সূতাৰে কোটচোলা আৰু পাগুৰি তৈয়াৰ কৰিবা আৰু এটা ফুল বচা টঙালিও তৈয়াৰ কৰিবা। হাৰুণৰ পুত্ৰসকলৰ বাবে কোটচোলা, টঙালি আৰু পাগুৰি তেওঁলোকৰ মৰ্যাদা আৰু শোভাৰ বাবে তৈয়াৰ কৰিবা। তোমাৰ ককায়েক হাৰুণ আৰু তেওঁৰ সৈতে তেওঁৰ পুত্ৰসকলক সেইবোৰ পিন্ধাবা আৰু মোৰ পৰিচৰ্যাৰ বাবে পুৰোহিতৰ কাৰ্য কৰিবলৈ তুমি তেওঁলোকক পবিত্ৰ কৰি অভিষিক্ত কৰিবা আৰু পুৰোহিত পদত নিযুক্ত কৰিবা। তেওঁলোকৰ গোপনীয় অংশ ঢাকিবলৈ কঁকালৰ পৰা কৰঙণলৈকে তুমি তেওঁলোকলৈ হন সূতাৰ বস্ত্ৰ তৈয়াৰ কৰিবা। যেতিয়া হাৰুণ আৰু তেওঁৰ পুত্ৰসকল সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ সোমাব বা পবিত্ৰ স্থানত পৰিচৰ্যা কৰিবলৈ বেদী ওচৰ চাপিব, তেতিয়া তেওঁলোকে যেন সেই বস্ত্ৰ পৰিধান কৰে। তেওঁলোকে নিশ্চয়কৈ এইদৰে কৰিব লাগিব যাতে তেওঁলোকে পাপৰ ভাৰ বব লগা নহয় আৰু তেওঁলোকৰ মৃত্যু নহয়। এয়ে হাৰুণ আৰু তেওঁ ভাবি বংশৰ পালন কৰিবলগীয়া চিৰস্থায়ী বিধি।